এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ডিমা হাছাও জিলাৰ উমৰাংছৰ কয়লা খনিত আবদ্ধ 9 জন শ্ৰমিকক উদ্ধাৰ অভিযানত সেনাবাহিনী নিয়োজিত, অসমত বিনিয়োগ কৰিবলগীয়া কোম্পানীসমূহক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে 25,000 কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আজিৰে পৰা দুদিনীয়া অসম ভ্ৰমণ, অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীৰ যোৱা বছৰৰ 1 মাৰ্চৰ পৰা 31 ডিচেম্বৰ পৰ্যন্ত 254টা সফল অভিযান আৰু অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি। ডিমা হাছাও জিলাৰ উমৰাংছত 300 ফুট দ এটা কয়লা খনিত দ্ৰুতগতিত পানী সোমোৱাৰ ফলত আবদ্ধ হৈ পৰা কমেও 9 জন শ্ৰমিকক উদ্ধাৰৰ বাবে সেনাবাহিনীয়ে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগত অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি শ্ৰমিকসকলক উদ্ধাৰৰ বাবে চলি থকা অভিযানত সেনাবাহিনীক সহায়ৰ বাবে আহান জনাইছিল। মুখ্যমন্ত্ৰীয়ে লগতে মন্ত্ৰীসকলক ততালিকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণৰো নিৰ্দেশ দিছিল। জানিব পৰা মতে উমৰাংছৰ 19 নম্বৰ কয়লা খনিত কালি পুৱা কয়লা খননৰ বাবে গৈ শ্ৰমিককেইজন আবদ্ধ হৈ পৰে। শ্ৰমিকৰ দলটো খনিটোত প্ৰৱেশ কৰাৰ পাছতে পানী সোমাই যোৱাৰ ফলত আবদ্ধ হৈ পৰা এই লোকসকলৰ উদ্ধাৰৰ বাবে ততালিকে স্থানীয় লোক আৰু আৰক্ষীয়ে চেষ্টা চলাই যদিও সফলতা লাভ কৰিবলৈ সমৰ্থ নহল। সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰীৰ আহানৰ পাছতে অভিযন্তা, ডুবাৰু আৰু অন্য প্ৰশিক্ষিত লোকৰ লগতে প্ৰয়োজনীয় সামগ্ৰীসহ সেনাবাহিনীয়ে অভিযান আৰম্ভ কৰে। এই অবৈধ খনিটো গুৱাহাটীৰ পৰা প্ৰায় 250 কিলোমিটাৰ দূৰত্বৰ মেঘালয় সীমান্তৰ উমৰাংছত আছে। উল্লেখযোগ্য যে 2014 চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো কোনো কোনো স্থানত এনেধৰণৰ অবৈধ কয়লা খনন অব্যাহত আছে আৰু কেইবাগৰাকী লোকে ইয়াৰ পূৰ্বে প্ৰাণ হেৰুৱাইছে। ডিমা হাছাওৰ এই ঘটনা সন্দৰ্ভত জিলাখনৰ পৰা এয়া আমাৰ সংবাদদাতা মনসুন সিং।
ডিমা হাছাও জিলাৰ সদৰ হাফলঙৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত উমৰাংছত যোৱা সোমবাৰে 3 কিলোত অৱস্থিত এটা কয়লা কোৱাৰীত 9 জন লেবাৰ আবদ্ধ হৈ থকা ঘটনাই সমগ্ৰ জিলাখনত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কয়লা কোৱাৰীটোত কাম কৰি থকা অৱস্থাত 27 গৰাকী কয়লা কৰ্মী কয়লা কোৱাৰীটোত পানী জমা হোৱাৰ ফলত আবদ্ধ হৈ, যদিও তাৰে 18 গৰাকী কৰ্মী কোৱাৰীটোৰ পৰা ওলাই অহাত সক্ষম হয়, যদিও 9 জন কৰ্মী বাতৰি লেখালৈকে আবদ্ধ হৈ আছে। এই আবদ্ধ হোৱা কৰ্মীসকলক উদ্ধাৰ কৰিবলৈ জিলা, ৰাজ্য আৰু নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফৰ্চৰ দলৰ লগতে ফায়াৰ ব্ৰিগেডৰ দলে চেষ্টা চলাই আছে। উল্লেখ্য যে 3 কিলোত অৱস্থিত এই কয়লা কোৱাৰীটো দুৰ্গম অঞ্চলত অৱস্থিত আৰু এই উদ্ধাৰ কাৰ্যত জিলা আৰু ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলত উপস্থিত হৈছে।
অসমত বিনিয়োগ কৰিবলগীয়া কোম্পানীসমূহক আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে 25,000 কোটি টকাৰ এটা উৎপাদন সংযোজিত উদগনিমূলক পুঁজিৰ ব্যৱস্থা কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ অংশ হিচাপে কালি মুম্বাইত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ এই অনুষ্ঠানতে উদ্যোগপতিসকলক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক নিজৰ উদ্যোগত অনুপ্ৰৱেশকাৰীসকলক শ্ৰমিক বা কৰ্মচাৰী হিচাপে নিয়োগ নকৰিবলৈও আহান জনায়। উল্লেখযোগ্য যে 2018 চনত ৰাজ্যৰ প্ৰথমখন বিনিয়োগ সন্মিলনৰ অভূতপূৰ্ব সফলতাৰ পৰিপ্ৰেক্ষিতত অহা 24 আৰু 25 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। 3 দিনীয়া মুম্বাই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়িক নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে টাটা গোটকে ধৰি আগশাৰীৰ কেইবাটাও ব্যৱসায়িক গোটৰ সৈতে বিভিন্ন ধৰণৰ আলোচনা অনুষ্ঠিত হয়। ইতিমধ্যে টাটা গোটে অসমত 30,000 কোটিৰ ছেমি কণ্ডাক্টৰ উদ্যোগ নিৰ্মাণ কৰিছে। ৰাজ্যখনৰ উন্নয়নৰ বাবে আন্তঃগাঁথনি আৰু সুযোগৰ ওপৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে অসমত 5টা তেল শোধনাগাৰ আৰু এটা সমৃদ্ধিশালী পৰ্যটন খণ্ড আছে। বৰ্তমান ছেমি কণ্ডাক্টৰ প্ৰযুক্তি আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণত বিনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে। সমাগত সময়ত অসম বিনিয়োগৰ বাবে সুচল স্থান হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ মুঠ ঘৰুৱা উৎপাদন 2013-14 চনৰ 29 বিলিয়ন ডলাৰৰ পৰা 2023-24 বৰ্ষত 68.78 বিলিয়ন ডলাৰৰো অধিক হৈছে বুলি জানিবলৈ দিয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'ব। বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে দলৰ শীৰ্ষ নেতাসকলে তেওঁক আদৰণি জনাব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ আগমনে বিশেষ তাৎপৰ্য বহন কৰিছে। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনী এছ টি এফে যোৱা বছৰৰ 1 মাৰ্চৰ পৰা 31 ডিচেম্বৰ পৰ্যন্ত 254টা অভিযানত সফলতা লাভ কৰে। আৰক্ষীয়ে বিগত বছৰটোত কুটাঘাতকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত 21 জন জেহাদীক আটক কৰাৰ লগতে 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। গুৱাহাটীৰ উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কালি আয়োজিত এখন সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই এই বিষয়ে প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ ভিতৰত ISIS ইণ্ডিয়াৰ মুৰববী সহ 16জন ইছলামিক উগ্ৰপন্থী, এজন মাওবাদী, এজন আলফা আৰু 3জন মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি শ্ৰীসিঙে জানিবলৈ দিয়ে। তদুপৰি 18জন অনুপ্ৰৱেশকাৰীকো এই সময়ছোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিগত বছৰটোত এছ টি এফৰ থানাত 41টা গোচৰ ৰুজু হোৱাৰ লগতে 482জন লোকক গ্ৰেপ্তাৰ কৰা হয়। শ্ৰীসিঙে সংবাদমেলত কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে 2023 বৰ্ষত নতুন ৰূপত সাজু কৰি তোলা এছ টি এফে জেহাদী অনুপ্ৰৱেশকাৰী আৰু মাদক দ্ৰব্য সৰবৰাহকাৰী চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিছে। বিগত বছৰটোত আৰক্ষীয়ে চলোৱা অভিযানত 59 কিলোগ্ৰামৰো অধিক হেৰইন আৰু অন্যান্য বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰা হয়। গুৱাহাটী মহানগৰীত যোৱা বছৰটোত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত 264জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 2জন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰা হয় বুলি শ্ৰীসিঙে সংবাদমেলত প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি আজি পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যায়ালয়ত চলি থকা শুনানিৰ অংশ হিচাপে কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ বিচাৰপীঠত গোচৰীয়া পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই নিজ পক্ষৰ যুক্তি দাঙি ধৰে। শুনানিকালত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে আৰোপ কৰা স্থগিতাদেশ প্ৰত্যাহাৰৰ বাবেও আবেদন জনোৱা হয় যদিও ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰক সেউজ সংকেত প্ৰদান নকৰিলে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিভিন্ন আসোঁৱাহৰ অভিযোগ তুলি একাংশ লোকে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল। আজি পুনৰ এই গোচৰসমূহৰ শুনানি লোৱা হ'ব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। 27 ডিচেম্বৰৰ পৰা 12 দিনীয়াকৈ অনুষ্ঠিত গ্ৰন্থমেলাৰ বাকৰিত কালিও ক্ৰেতা বিক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয়। আজি অন্তিম দিনা বিয়লি হ'বলগীয়া সামৰণি অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সভাপতিৰূপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰববী ডঃ সচ্চিদানন্দ যোশী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্ত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব। উল্লেখযোগ্য যে গ্ৰন্থমেলাৰ বাকৰিত কালি উপন্যাস সাহিত্য, তত্ত্ব, শৈলী আৰু বিষয়বস্তু শীৰ্ষক আলোচনা চক্ৰৰ আধাৰে বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক লেখক জয়ন্ত মাধৱ বৰাই উপন্যাসক মানুহৰ জীৱনক পৰিপূৰ্ণভাৱে স্বীকৃত কৰিব পৰা এটা মাধ্যম বুলি উল্লেখ কৰে। দেশৰ একাধিক ৰাজ্যত হিউমেন মেটানিউম ভাইৰাছ HMPV-ত আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰালয়ে ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে হিউমেন মেটানিউম ভাইৰাছ HMPV কোনো নতুন ভাইৰাছ নহয় বুলিও স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই এই সন্দৰ্ভত এটা ভিডিঅ' বাৰ্তাত কয় যে 2001 চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছবিধ চিনাক্ত কৰা হৈছিল আৰু তেতিয়াৰে পৰা সমগ্ৰ বিশ্বতে কম বেছি পৰিমাণে ইয়াৰ প্ৰাদুৰ্ভাৱ আছে। তেওঁ কয় যে HMPV ভাইৰাছ শ্বাস প্ৰশ্বাসৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু যিকোনো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হ'ব পাৰে। দেশৰ স্বাস্থ্য ব্যৱস্থা যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু আছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। স্বাস্থ্য মন্ত্ৰালয়ে এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণ দেখা দিয়া মাত্ৰকে চিকিৎসকৰ সহায় ল'বলৈ জনসাধাৰণক পৰামৰ্শ দিছে। তদুপৰি কাহ হাঁচি মৰাৰ সময়ত নাকমুখ ঢাকি লোৱাৰ লগতে মাস্ক পৰিধান কৰিবলৈ আৰু সঘনে হাত দুখন পৰিষ্কাৰ কৰি থাকিবলৈও পৰামৰ্শ দিয়া হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জনবসতিপূৰ্ণ অঞ্চলসমূহত শেহতীয়াকৈ মানুহ আৰু বন্যপ্ৰাণীৰ মাজত দেখা দিয়া সংঘাত দূৰ কৰাৰ বাবে উপায় উদ্ভাৱন কৰিবলৈ কালি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৱৰ্তী অঞ্চলসমূহৰ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তই অদূৰ ভৱিষ্যতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া ৰাইজক সকাহ দিয়াৰ উপৰি বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিব বুলি মন্ত্ৰী পাটোৱাৰীয়ে প্ৰকাশ কৰে। বৈঠকত লগতে এই অঞ্চলসমূহত বাস কৰা যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে। বনমন্ত্ৰীগৰাকীয়ে কালি কাজিৰঙাৰ কহৰাত নিৰ্মাণ কৰি উলিওৱা কাজিৰঙা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় উদ্বোধন কৰে। উদ্বোধনকালতো মন্ত্ৰী শ্ৰীবৰা উপস্থিত থাকে। কেন্দ্ৰীয় অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মা আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিনৰ 10 বজাৰ পৰা জিলাখনৰ বিভিন্ন আঁচনি পৰিদৰ্শন কৰাৰ লগতে আবেলি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হ'বলগীয়া এখন পৰ্যালোচনা সভাত উপস্থিত থাকিব। ইয়াৰ পাছতে মন্ত্ৰী বাৰ্মাই আয়ুক্ত কাৰ্যালয়ত ভিডিঅ' কনফাৰেন্সিং কক্ষত এখন সংবাদমেল সম্বোধন কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 20 গৰাকী ছাত্ৰ ছাত্ৰীৰ দলে হায়দৰাবাদত অৰ্ধ পৰিবাহী বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰিছে। বীজ পিলানীৰ হায়দৰাবাদ চৌহদত কালিৰে পৰা 15 দিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলে অংশ লৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যোৱা বছৰৰ ছেপ্টেম্বৰত অৰ্ধ পৰিবাহী অৰ্থাৎ ছেমি কণ্ডাক্টৰ বিষয়ক এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া মৱৰ 411.5, 289.9 মিটাৰ, FM ৰ 100.8 আৰু 101.6 MHz-ৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক পুলক গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰাজ্যত অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক কাৰ্যসূচী উপলক্ষে কালি মুম্বাইত এটা ৰোড শ্বত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ পিছত দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতিক এই কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইয়াৰ উপৰিও ৰাজ্যিক নিৰ্বাচন আয়োগে সংক্ষিপ্ত সংশোধনী ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ এটা বাতৰিক ৰাজ্যত এবছৰতে অভিলেখাৰত 560,000 ভোটাৰ বৃদ্ধি পোৱা বুলি এটা বাতৰি কাকতখনে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰীসকলক ঔদ্যোগিক কাম কাজত নিয়োগ নকৰিবলৈ দেশৰ উদ্যোগপতিসকলৰ প্ৰতি আহান জনোৱা বুলি এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ সন্দৰ্ভত আজি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি হ'ব বুলি এটা বাতৰিক দৈনিক অসম কাকতে পৰিৱেশন কৰিছে। কাকতখনে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি ডিব্ৰুগড়ত বিভিন্ন চৰকাৰী উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা চলোৱাৰ এটা বাতৰিও প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ বাতৰিক আমাৰ অসম কাকতে স্থান দিছে। দেশৰ ভিন্ন প্ৰান্তত HMP ভাইৰাছ সংক্ৰমণ সন্দৰ্ভত এটা বাতৰি দৈনিক জনভূমি কাকতে পৰিৱেশন কৰিছে। এই বাতৰিটোক আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ডিমাহাচাও জিলাৰ উমৰাংচুত এটা কয়লাখনিত পানী সোমোৱাৰ ফলত কেইবাগৰাকীও শ্ৰমিক আবদ্ধ হৈ থকাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। কাকতখনে লগতে কৃত্ৰিম নাটনি আৰু কলা বেপাৰীৰ বাবে অসমত মূল্যবৃদ্ধি হৈছে বুলি আন এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ পুলক। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ 18গৰাকী প্ৰশিক্ষাৰ্থী বিষয়ে তেওঁলোকৰ শীতকালীন শিক্ষণ ভ্ৰমণৰ অংশৰূপে কালি তিনিচুকীয়া জিলাত বিভিন্ন আঁচনিৰ কাম কাজ পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ অন্তত জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰশিক্ষাৰ্থীসকলৰ আগত জিলাখনৰ বিষয়ে আৰু প্ৰশাসনিক নীতি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই অনুষ্ঠানত ডিগবৈ বৰ সংমণ্ডল বিষয়া টিচি ৰজনীত আৰু অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইনেও মত বিনিময় কৰে। কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত আজিৰে পৰা ভাৰতীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। পুৰুষৰ ডাবলছ শাখাত সাত্বিক ছাইৰাজ ৰেংকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে চাইনিজ টাইপেইৰ মিং ছে লু আৰু টাং কাই ৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ একক শাখাত লক্ষ্য সেন, প্ৰিয়াংশু ৰাজাৱত আৰু প্ৰণয় HS-ৰ লগতে মহিলাৰ একক শাখাত মালবিকা, আকৰ্ষী কাশ্যপ আৰু অন্নপূৰ্ণা উপাধ্যায়ে নিজৰ অভিযান আৰম্ভ কৰিব। দুলিয়াজানৰ নেহৰু ময়দানত কালি অনুষ্ঠিত কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ পুল বিৰ অন্তিমখন খেলত অইল ইণ্ডিয়া FCয়ে আপাৰ আছাম FCক 5-0 পৰাজিত কৰি ছেমিফাইনেলত উপনীত হয়। খেলখনত বিজয়ী দলৰ হৈ আকৰাং নাৰ্জাৰীয়ে হেট্ৰিক কৰাৰ লগতে ছেমছন শইকীয়া আৰু জয়দীপ গগৈয়ে এটাকৈ গ'ল দিয়ে। উল্লেখযোগ্য যে 3 জানুৱাৰীৰ পৰা ডিগবৈৰ টিংৰাই ফুটবল ষ্টেডিয়াম আৰু ডিগবৈৰ জুবিলি গ্ৰাউণ্ডত প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হৈছে। মাজুলীৰ বনগাঁও টাউন ক্লাবৰ উদ্যোগত অহা 10 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ এখন দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীলৈ ট্ৰফীসহ নগদ 1,00,000 টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে বিজেতা দলক ট্ৰফীসহ নগদ 70,000 টকা প্ৰদান কৰা হ'ব। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত বতৰ ফৰকাল হৈ থাকিব। পুৱা আৰু সন্ধিয়াৰ ভাগলৈ অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অংশত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি কালি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 25 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছ আছিল। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 15.3 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডিমাহাচাও জিলাৰ উমৰাংচুৰ কয়লাখনিত আবদ্ধ 9জন শ্ৰমিকক উদ্ধাৰ অভিযানত সেনাবাহিনী নিয়োজিত। অসমত বিনিয়োগ কৰিবলগীয়া কোম্পানীসমূহক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে 25,000 কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ আজিৰে পৰা দুদিনীয়া অসম ভ্ৰমণ। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীৰ যোৱা বছৰৰ 1 মাৰ্চৰ পৰা 31 ডিচেম্বৰ পৰ্যন্ত 254টা সফল অভিযান আৰু সদৌ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি সামৰণি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।